এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি কৈছোঁ সমুজ্জ্বল ভৰদ্বাজে। জম্মু কাশ্মীৰৰ ভাৰত পাকিস্তান নিয়ন্ত্ৰণ ৰেখা আৰু ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমাৰ নিকটৱৰ্তী শতাধিক বাসিন্দাক সুৰক্ষাজনিত কাৰণত নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি আজি জম্মু অঞ্চলৰ পুঞ্চ আৰু ৰাজৌৰীৰ সীমান্তৱৰ্তী গাঁওসমূহত দিনৰ ভাগত পাকিস্তানৰ সেনাবাহিনীয়ে কৰা গোলাবৰ্ষণত 4টি শিশু আৰু 2গৰাকী মহিলাকে ধৰি মুঠ 12গৰাকী লোকে প্ৰাণ হেৰুৱায়। এই গোলাবৰ্ষণত 50গৰাকীতকৈ অধিক লোক আহত হোৱাৰ বাতৰি আহিছে। ইয়াৰ পূৰ্বে ভাৰতীয় সেনাবাহিনীয়ে যোৱা মাজনিশা 1:05ৰ পৰা 1:30 ভিতৰত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা 9টা স্থানত আক্ৰমণ চলাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰে। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই অভিযানৰ সবিশেষ তথ্য প্ৰকাশ কৰি সেনাবাহিনীৰ কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিঙে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগীসকলক ন্যায় প্ৰদান কৰাৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰা হয় বুলি প্ৰকাশ কৰে। এই আক্ৰমণত কোনো পাকিস্তানী সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হোৱা নাই বুলি তেওঁলোকে প্ৰকাশ কৰে। সংবাদমেলত বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিশ্ৰীয়ে ভাৰতে এই অভিযান সীমিত আৰু নিৰ্দিষ্ট লক্ষ্যৰে চলাইছিল বুলি উল্লেখ কৰে। পেহেলগাম আক্ৰমণৰ অন্তৰালৰ ষড়যন্ত্ৰকাৰীসকলৰ বিচাৰ কৰাটো আৱশ্যকীয় বুলি তেওঁ প্ৰকাশ কৰে। মধ্য আৰু নামনি অসমৰ 13খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি বিয়লি 3:30 বজালৈকে বঙাইগাঁও জিলাত সৰ্বাধিক 62.72% ভোটদান হয়। ভোটগ্ৰহণ সন্দৰ্ভত আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কামৰূপ জিলাৰ ৰঙিয়া সমজিলাত আমিনগাঁৱত থকা আয়ুক্ত কাৰ্যালয় আৰু দক্ষিণ কামৰূপ ছোৱালী হাইস্কুলত অস্থায়ী ষ্ট্ৰংৰুমত জিলাখনৰ বেলট বাকচসমূহ জমা ৰখা হৈছে। ইপিনে ভোটগ্ৰহণৰ অন্তত কামৰূপ মহানগৰ জিলাৰ ভোটকেন্দ্ৰসমূহৰ দায়িত্বত থকা বিষয়াসকলে জালুকবাৰী আৰু ডিমৰীয়া সমজিলাৰ কাৰ্যালয়ত বেলট বাকচকে ধৰি অন্যান্য নিৰ্বাচনী সামগ্ৰীসমূহ জমা দিয়ে। ভোটদানৰ চূড়ান্ত হাৰ আজি নিশাৰ ভাগত ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনত যোৱা 2 মে'ত পঞ্চায়ত নিৰ্বাচনত প্ৰথম পৰ্যায়ত 14খন জিলাত 70.19% ভোটদান সম্পন্ন হৈছিল। অহা 11 মে'ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত হাৰংগপানী শৰ্মাৰ সভাপতিত্বত আজি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে আৰক্ষী বিভাগ আৰু বন বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বন্যহস্তি আৰু মানুহৰ মাজত হোৱা সংঘাতপ্ৰৱণ অঞ্চলসমূহ নিৰীক্ষণ কৰা, বনজ সম্পদৰ অবৈধ সৰবৰাহ তথা ব্যৱসায়িক নিৰীক্ষণ কৰা, বন্যপ্ৰাণীৰ বিচৰণস্থলী পুনৰ নিৰ্মাণ কৰা, ক্ষতিগ্ৰস্ত পৰিয়ালক তাৎক্ষণিকভাৱে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা আদি বিষয় সামৰি লোৱা হয়। ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্ছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ইকিগাই লৰ সহযোগত অহা 9 মে'ত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সন্মিলনৰ আয়োজন কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা নীতি সম্পৰ্কীয় প্ৰতিবেদন প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। গোলাঘাট জিলাৰ বোকাখাটৰ বৰজুৰিত আজি সন্ধিয়া পথ দুৰ্ঘটনা সংঘটিত হয়। বৰচাপৰি চাহ বাগিচাৰ শ্ৰমিক কঢ়িয়াই অনা এখন বাছ আৰু টেংকাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষটোত বাছখনত থকা 6গৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। আহত আটাইকেইগৰাকী মহিলাকে বোকাখাটৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন উন্নিকৃষ্ণ নায়াৰৰ পিতৃ কে পি নায়াৰৰ আজি কেৰালাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 83 বছৰ। অসমৰ জনঞ্জয় জ্যোতি হাজৰিকাই বিহাৰত চলি থকা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত দ্বিতীয়টো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ প্ৰতিভাৱান সন্তৰণবিদগৰাকীয়ে ল'ৰাৰ 100 মিটাৰ বাটাৰফ্লাই শিতানত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে জনঞ্জয়ে ল'ৰাৰ 50 মিটাৰ বাটাৰফ্লাই শিতানত প্ৰথমটো সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইপিনে টেবল টেনিছৰ ল'ৰাৰ একক শাখাত অসমৰ প্ৰিয়ানুজ ভট্টাচাৰ্যই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত কৰ্ণাটকৰ বৰুণ কাশ্যপক 3-0 ফলাফলত পৰাস্ত কৰে। তাৰকা ক্ৰিকেট খেলুৱৈ ৰোহিত শৰ্মাই তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। 38 বছৰীয়া খেলুৱৈগৰাকীয়ে আজি সামাজিক মাধ্যমৰ জৰিয়তে এই সিদ্ধান্তৰ কথা সদৰি কৰে। অৱশ্যে খেলুৱৈগৰাকীয়ে এদিনীয়া ক্ৰিকেট খেলত দেশক প্ৰতিনিধিত্ব কৰি যাব বুলি প্ৰকাশ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত প্ৰথমে বেট ধৰি কলকাতাই নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 179 ৰান সংগ্ৰহ কৰে। কলকাতাৰ হৈ অধিনায়ক অজিংক্য ৰাহানে সৰ্বাধিক 48 ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত চেন্নাই দলটোৱে আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি 5 অভাৰত 4টা উইকেট হেৰুৱাই 56 ৰান সংগ্ৰহ কৰি খেলি আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।